Ea, Cacafanii. বাতৰি পঢ়িছো মঞ্জিত গগৈ। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত 5.5 প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায় আৰু ভাৰতৰ অংকুশিতা বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ আপ্ৰাণ প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰ, ৰবাৰ্টগঞ্জ আৰু চন্দৌলি লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু সোণভদ্ৰা সমষ্টিত ৰোড শ্বত ভাগ ল'ব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি মহাৰাজগঞ্জ আৰু ঘোচি সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ ডুমকাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মুৰাণ্ডীয়ে গোড্ডা আৰু চাহিবগঞ্জত আৰু মুখ্যমন্ত্ৰী চম্পাই চোৰেনে গোড্ডা, ডুমকা আৰু চাহিবগঞ্জত নিৰ্বাচনী সভাত ভাগ ল'ব। উত্তৰ প্ৰদেশতো নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যখনত 4খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। মহাৰাজগঞ্জত প্ৰথমখন সভাত ভাগ লৈ শ্ৰীশ্বাহে কয় যে বিজেপি ইতিমধ্যে হৈ যোৱা নিৰ্বাচনৰ প্ৰথম 5টা পৰ্যায়তেই 300খনতকৈ অধিক আসন লাভ কৰিব আৰু ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত এই সংখ্যা 400ৰো অধিক হোৱাৰ সম্ভাৱনা আছে। দেউৰীয়াত আন এখন সভাত ভাগ লৈ তেওঁ পাক অধিকৃত কাশ্মীৰ ভাৰতৰো অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰত মোদী চৰকাৰ থকা বাবেই সাম্প্ৰতিক সময়ত কোনো সন্ত্ৰাসবাদীয়ে দেশত কোনোধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্য কৰিবলৈ সাহস নকৰে। তেওঁ বাল্ডিয়া আৰু সোণভদ্ৰাতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিয়লিৰ ভাগলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘাজিপুৰত এটা ৰোড শ্বত ভাগ লয়। ইপিনে জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি কুশীনগৰত এখন নিৰ্বাচনী সভা সম্বোধন কৰি কয় যে কেৱলমাত্ৰ বিজেপিয়েহে দেশৰ সীমান্তক সুৰক্ষিত কৰিবলৈ সক্ষম। তেওঁ পাছত দেউৰীয়াত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু গোৰখপুৰত এটা মেগা ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি কয় যে বিজেপিয়ে দেশৰ যুৱ প্ৰজন্মক আভুৱা পাৰিছে আৰু যদিহে INDIA মিত্ৰজোঁট ক্ষমতালৈ আহে তেন্তে অগ্নিবীৰ আঁচনি বাতিল কৰা হ'ব। বিহাৰতো নিৰ্বাচন হ'বলগীয়া 8টা লোকসভা সমষ্টিত প্ৰচাৰ অভিযান অব্যাহত আছে। বিহাৰ বিজেপিৰ অধ্যক্ষ তথা ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে কালি পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ দীঘাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। তেওঁ ৰাজ্যখন পিছপৰি থকাৰ বাবে RJD আৰু কংগ্ৰেছক জগৰীয়া কৰে। নেতাগৰাকীয়ে নালন্দা, জেহনাবাদ আৰু কাৰাকাট সংসদীয় সমষ্টিতো প্ৰচাৰ সভাত ভাগ লয়। RJDৰ মুৰববী লালু প্ৰসাদেও পাটলিপুত্ৰ সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ ফুলবাৰী শ্বৰীফত এখন জনসভা সম্বোধন কৰি দলটোৰ নেতা তেজস্বী প্ৰসাদ যাদৱে নিৰ্বাচনত INDIA মিত্ৰজোঁটে 300খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীমোদীয়ে ময়ূৰগঞ্জ লোকসভা সমষ্টিৰ বাৰিপদাত, বালাছোৰ লোকসভা সমষ্টিৰ ৰেমুনাত আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্ৰত্যক্ষ কৰি তেওঁ কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোদী চৰকাৰ গঠন হ'ব বুলি নিশ্চিত হৈছে। ইপিনে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই কালি বালাছোৰত এখন জনসভা সম্বোধন কৰে। সভাত তেওঁ প্ৰধানমন্ত্ৰী শ্ৰীমোদীক দুখীয়া বিৰোধী তথা কৃষক বিৰোধী বুলি উল্লেখ কৰে। তেওঁ কয় যে INDIA মিত্ৰজোঁটে কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু দুমাহৰ ভিতৰতেই 30 লাখ নিবনুৱাক চাকৰিত নিয়োগ কৰিব।
নিৰ্বাচন আয়োগে শাৰীৰিক বা অন্য যিকোনো বাধাগ্ৰস্ততাৰ বাবে যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে 2024 চনৰ লোকসভা নিৰ্বাচনত সৰ্বাংগীনতা আৰু সুলভতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যাপক অগ্ৰগতি লাভ কৰিছে। আয়োগে কয় যে এতিয়ালৈকে 6টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিশেষভাৱে সক্ষম ব্যক্তি, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগৰ ব্যক্তি আৰু বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ দৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত নিৰ্বাচনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। আয়োগে লগতে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশতেই 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে নিৰ্বাচনৰ যোগেদি দেশৰ বৈচিত্ৰ্যৰ মনোভাৱক সঁচা অৰ্থত প্ৰতিফলিত কৰিবলৈ আয়োগ দৃঢ় প্ৰতিজ্ঞ আৰু এয়া দেশৰ বাবে গৌৰৱৰ বিষয়। আয়োগে লগতে কয় যে দুবছৰ পূৰ্বে যোগ্য নাগৰিকক নিৰ্বাচনী তালিকাত নৱীকৰণ আৰু পঞ্জীয়নৰ বাবে এক সংহত প্ৰচেষ্টা আৰম্ভ হৈছিল। এই শ্ৰেণীৰ ভোটাৰক লক্ষ্য কৰি বিশেষ পঞ্জীয়ন অভিযান, শিবিৰ আদি কাৰ্যসূচী হাতত লোৱা হৈছিল। নিৰ্বাচন আয়োগে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ প্ৰৱণতা থকা সম্প্ৰদায়সমূহৰ মাজত অংশগ্ৰহণ বৃদ্ধিৰ বাবে বহুমুখী কৌশল গ্ৰহণ কৰিছিল। বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত 5.5 প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি সন্ধিয়া 7:13 এই ভূমিকম্পৰ জোকাৰণি ঢাকা, চট্টগ্ৰাম, চিলেট আৰু আন কিছু অঞ্চলত অনুভূত হয়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে ঢাকাৰ পূবে প্ৰায় 439 কিলোমিটাৰ দূৰত্বত ম্যানমাৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি জানিবলৈ দিছে। অৱশ্যে ভূমিকম্পৰ ফলত দেশখনত এই পৰ্যন্ত কোনো লোক নিহত হোৱা নাই আৰু সম্পত্তিৰো হানি বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে। দক্ষিণ পশ্চিম মৌচুমী বায়ুৱে আজি কেৰালাত খুন্দামৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এইবাৰ স্বাভাৱিক সময় অৰ্থাৎ 1 জুনতকৈ দুদিন পূৰ্বেই মৌচুমী বায়ুৰ প্ৰৱেশ ঘটিব। বিভাগে জনোৱা অনুসৰি আজি মৌচুমী বায়ুৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কিছু অংশতো পৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কালি এই বিষয়ে জানিবলৈ দিয়ে। বিভাগে কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু মাহেত শুকুৰবাৰৰ পৰা মঙলবাৰ পৰ্যন্ত প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰকাশ কৰিছে। জুনৰ প্ৰথম দুটা দিনত তামিলনাডু আৰু দক্ষিণ কৰ্ণাটকৰ কিছু অঞ্চলতো বৰষুণৰ আগলি বতৰা জাৰি কৰা হৈছে। বিভাগে এই সময়ছোৱাত বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগৰ অঞ্চল বিশেষতো বৰষুণৰ আগজাননী দিছে। ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বীক 8-1 ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ নিশান দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক 5-0 ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতী চৌধাৰীয়েও মহিলাৰ 66 কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে 92 কিলোগ্ৰামতকৈ অধিক ওজন শাখাত ভাৰতৰ নৰেন্দ্ৰ বেৰৱাল পৰাজিত হৈছে। ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অপেন বি ডব্লিউ এছ ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ 21 সংখ্যক স্থানৰ লিনে জাইছ ফেলডটক 21-12, 22-20 গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদাম্বি শ্ৰীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলছেন 13-21, 21-16, 13-21 গেমত বিজয় সাব্যস্ত কৰে। এয়া হল দুয়োগৰাকী খেলুৱৈৰ মাজত হোৱা শেহতীয়া 8খন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ সপ্তমটো পৰাজয়। ইয়াৰ আগেয়ে বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্তে জাপানৰ কোডাই নাৰাওকাৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ খেলৰ পৰা আঘাতৰ বাবে মাজতে আঁতৰি আহিবলগীয়া হয়। নৰৱেত অনুষ্ঠিত এখন দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰজ্ঞন আনন্দাই ক্লাছিকেল ইভেণ্টত প্ৰথমবাৰৰ বাবে মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। 18 বছৰীয়া ভাৰতৰ খেলুৱৈগৰাকীয়ে নৰৱে দবা প্ৰতিযোগিতা 2024ৰ তৃতীয় ৰাউণ্ডত বিশ্বৰ 1 নম্বৰ স্থানত থকা খেলুৱৈগৰাকীক পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে প্ৰজ্ঞন আনন্দাই 5.5 পইণ্টেৰে প্ৰতিযোগিতাত অগ্ৰগতি লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহত কালি বিয়লি ৰিখটাৰ স্কেলত 5.5 প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায় আৰু ভাৰতৰ অংকুশিতা বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।